নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে 250 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু IIT গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিঙিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণ কৰা মথাউৰিসমূহৰ নিম্নভাগত এটাকৈ জিঅ' মেগা টিউব বহুওৱা হৈছে। বানে মেগা টিউবৰ ওপৰত থকা মাটিৰ কিছু অংশ সহায় নিলেও এই মেগা টিউবে মথাউৰি সম্পূৰ্ণৰূপে ছিগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যোৱা 4 বৰ্ষত জলসম্পদ বিভাগে বান প্ৰতিৰোধৰ বাবে যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় যে ইয়াৰ ফলত এতিয়া ধেমাজি, লখিমপুৰ, মৰিগাঁও, মাজুলী, নলবাৰীকে ধৰি বিটিআৰ আৰু বৰাক উপত্যকাৰ জিলাসমূহত বানে বিশেষ ক্ষতি কৰিব পৰা নাই। তেওঁ কয় যে সমগ্ৰ ৰাজ্যতে বান প্ৰতিৰোধৰ ক্ষেত্ৰত 60-70% কাম সম্পূৰ্ণ কৰা হৈছে আৰু অনাগত সময়ত ৰাজ্যখনৰ 4,500 কিলোমিটাৰ মথাউৰিৰ কাষে কাষে একোটাকৈ জিঅ' মেগা টিউব স্থাপন কৰি মথাউৰিসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি তোলা হ'ব। ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীয়ে আজি ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নস্কৰা গাঁৱৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে। যুৱকজন নস্কৰা গাঁৱৰ জনাব আলীৰ পুত্ৰ জাহাংগীৰ আলম খান বুলি জানিব পৰা গৈছে। জাহাংগীৰ আলম খানে গুজৰাটৰ শংকৰ মহলা নামৰ এজন লোকৰ পৰা ভুৱা অনলাইন ট্ৰেডিঙৰ জৰিয়তে 2,00,000 টকা আত্মসাত কৰিছিল। পৰৱৰ্তী সময়ত শংকৰ মহলাই গুজৰাট আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে আৰু আৰক্ষীয়ে অভিযান চলাই জাহাংগীৰ আলম খানক আজি গ্ৰেপ্তাৰ কৰে। ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত খাগ্ৰাবাৰী খাচিয়াছোৱাত আজি আবেলি এখন ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 2 লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 1 লোক গুৰুতৰভাৱে আহত হয়। পথাৰত হাল বাই থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখন বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজন হৈছে ছাদ্দাম আলী আৰু প্ৰণৱ বড়ো। আনহাতে দুৰ্ঘটনাটোত দেৰচাং দৈমাৰী গুৰুতৰভাৱে আহত হয়। আজি দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিথেনা অসমৰ মুৰববী শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে কিছু সময় পূৰ্বে মুকলি কৰি দিছে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে জনোৱা মতে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ প্ৰতিবাদৰ বাবে গৈ থকা সময়ত আজি দুপৰীয়া শৃংখল চলিহাক আটক কৰা হৈছিল। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ দুলীয়াজানৰ এটা তেল ডিপুত দুটা পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি আজি কেইবাটাও দল সংগঠনে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল। বন্ধ সফল কৰিবলৈ দুলীয়াজান অভিমুখে গৈ থকাৰ সময়তে চেপনত শৃংখল চলিহাক আটক কৰি আৰক্ষীয়ে ডিব্ৰুগড় থানালৈ লৈ গৈছিল। ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চাবুৱা চাহবাগিচা আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে শৈক্ষিক পৰিৱেশৰ সবিশেষ বুজ লয়। আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল'ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। খেলো ইণ্ডিয়া বিটছ গেমত অসমে এটা সোণসহ 8টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদৰা আৰু নগৰ হাভেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ 10 নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বিটছ গেমত মুঠ 24 খেল অন্তৰ্ভুক্ত কৰা হৈছিল। এই তালিকাত মণিপুৰ 5টা সোণসহ 13টা পদকেৰে শীৰ্ষস্থানত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 232 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। নিৰ্ধাৰিত 20 অভাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 6টা উইকেট হেৰুৱাই 231 ৰাণ সংগ্ৰহ কৰে। বজালী জিলাৰ বামুণকুচি নিবাসী পাটাচাৰকুচি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অসম সাহিত্য সভাৰ হিতৈষী সভ্য নলিনী কুমাৰ শৰ্মাৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। মৃত্যুৰ সময়ত তেওঁ পন্নীসহ পুত্ৰ বোৱাৰীৰ লগতে অনেক গুণমুগ্ধক এৰি থৈ যায়। সৰ্বৰহী শিক্ষকগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।